الله نور السماوات والأرض مثل نوره كمشكاة فيها مصباح المصباح في زجاجة الزجاجة كأنها كوكب دري يوقد من شجرة مباركة زيتونة لا شرقية ولا غربية يكاد زيتها يضيء ولو لم تمسسه نار نور على نور يهدي الله لنوره من يشاء ويضرب الله الأمثال للناس والله بكل شيء عليم
الله হৈছে আকাশসমূহ আৰু পৃথিৱীৰ নূৰ তেওঁৰ নূৰৰ উপমা হৈছে জেনিবা এটি দীপাধাৰ যাৰ মাজত আছে এটা প্ৰদীপ প্ৰদীপটো এটা কাঁচৰ আৱৰণৰ মাজত স্থাপিত কাঁচৰ আৱৰণটো উজ্জ্বল নক্ষত্ৰৰ দৰে যিটো প্ৰজ্বলিত কৰা হয় বৰকতময় জৈতুন গছৰ তেলৰ দ্বাৰা সেইটো কেৱল পূব দিশৰে নহয় আৰু কেৱল পশ্চিম দিশৰো নহয় জুই এটাক স্পৰ্শ নকৰিলেও যেনিবা তাৰ তেলে উজ্জ্বল পোহৰ বিয়পাই থাকে নূৰৰ ওপৰত নূৰ আল্লাহে তেওঁৰ নূৰৰ পিনে যাক ইচ্ছা তাকেই হিদায়ত কৰে আল্লাহে মানুহৰ বাবেই উপমাসমূহ বৰ্ণনা কৰে আৰু আল্লাহ সকলো বস্তু সম্পৰ্কে সৰ্বজ্ঞ